এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সুদীৰ্ঘ ন মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰৰ নিৰাপদে পৃথিৱীলৈ প্ৰত্যাৱৰ্তন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ 3,88,358 হিতাধিকাৰীক আজি গৃহ অনুমোদন পত্ৰ প্ৰদান, মাজুলী আৰু যোৰহাট সংযোগী দুটা লেনযুক্ত দলং নিৰ্মাণৰ বাবে সংশোধিত আনুমানিক ব্যয়ত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ, আৰু কাবাডী বিশ্বকাপত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন 64-64 পইণ্টত ড্ৰ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। সুদীৰ্ঘ ন মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেছ এক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা 3:27 গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকাশচাৰী দুগৰাকীয়ে স্পেছ এক্সৰ ক্ৰু নাইনৰ সৈতে আন দুগৰাকী মহাকাশচাৰী নাছাৰ নিক হেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গভৰ্ণভৰ লগতে নিজৰ যাত্ৰা সমাপ্ত কৰে। NASA TV-এ সমগ্ৰ অৱতৰণ প্ৰক্ৰিয়া পোনপটীয়া সম্প্ৰচাৰ কৰে।
For those of you that have just recently joined, Dragon had an on-time splashdown. Looks like we're getting our next crew member here. That is none other than Sunny Williams. Big smile, big waves. She, like her other crew members, now will be assisted onto the mobility aid.
সমুদ্ৰত অৱতৰণৰ পাছতে নাৱত অহা এটা উদ্ধাৰকাৰী দলে ড্ৰেগন যানখনক আন এখন জাহাজলৈ লৈ যায়। জাহাজখনত থকা এটা বিশেষ সঁজুলিৰে ড্ৰেগনক বান্ধি লৈ ষ্ট্ৰেচাৰৰ সৈতে উদ্ধাৰকাৰী দলৰ সদস্য প্ৰথমে নিক হেক, আলেকজেণ্ডাৰ, সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰক নিৰাপদে বাহিৰলৈ উলিয়াই আনে। উল্লেখযোগ্য যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজুতিৰ বাবে বিগত বৰ্ষৰ জুনৰ পৰাই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিল। দুয়োগৰাকী মহাকাশচাৰীয়ে নিৰ্ধাৰিত সময়ৰ তুলনাত 278 দিন বেছিকৈ অৰ্থাৎ 286 দিন মহাকাশত থাকে। ইয়াৰ পৰিৱৰ্তে যোৱা দেওবাৰে ক্ৰু টেনৰ 4 জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দায়িত্ব গ্ৰহণ কৰে। নাছাই আবদ্ধ মহাকাশচাৰী দুগৰাকী সুকলমে পৃথিৱীলৈ ঘূৰাই অনাক লৈ বিশ্বজুৰি জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে। ভাৰতৰ বিভিন্ন স্থানতো জনসাধাৰণে সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তনত উৎফুল্লিত হৈ আনন্দ উদযাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,88,358 হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকিব। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অৱশ্যে আদৰ্শ নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ বাবে বকৈ ছয়গাঁও সমষ্টিত এই কাৰ্যসূচী অনুষ্ঠিত নহয়। শিক্ষানুষ্ঠানসমূহে যুৱশক্তিক উপযুক্তভাৱে গঢ়ি তোলাৰ মহান দায়িত্ব বহন কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। 50 বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ শিলচৰৰ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সাম্প্ৰতিক অৰ্থনীতিত দক্ষ যুৱশক্তিৰ গুৰুত্বৰ কথা অনুধাৱন কৰি আৰম্ভণিৰে পৰা পৰিৱৰ্তিত ঔদ্যোগিক পৰিমণ্ডলৰ সৈতে খাপ খোৱাকৈ দক্ষতাৰ শিক্ষা আৰু প্ৰশিক্ষণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ পদক্ষেপ লৈছে। চৰকাৰে টাটা টেকনলজি লিমিটেডৰ সহযোগত ৰাজ্যৰ পলিটেকনিক মহাবিদ্যালয় আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱস্থা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে শিক্ষাৰ্থীসকলক চতুৰ্থ ঔদ্যোগিক বিপ্লৱ সম্পৰ্কীয় নতুন প্ৰযুক্তি শিকাৰ সুযোগ প্ৰদান কৰাই এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য। ডিজিটেল প্ৰযুক্তিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপৰ জৰিয়তে কাৰিকৰী প্ৰতিষ্ঠানসমূহক কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অব থিংছ আৰু ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অব থিংছ, স্মাৰ্ট মেনুফেকচাৰিং, বৈদ্যুতিক বাহনৰ বেটাৰী আদিৰ পাঠ্যক্ৰম প্ৰণয়নৰ বাবে যোগ্য কৰি তোলাৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন, আত্মবিশ্বাস, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ নিজকে সাজু কৰিব লাগিব। ডক্টৰ শৰ্মাই নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপৰ ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ লগতে ইংৰাজী ভাষাক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলি উল্লেখ কৰি একে আৰ্হিৰে বৰাক উপত্যকাৰ শিক্ষানুষ্ঠানতো বাংলা ভাষাৰ উপৰি ইংৰাজী ভাষাকো মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিছে বুলি মন্তব্য কৰে।
কেইবাখনো শিক্ষানুষ্ঠানে এইবাৰ আমাক আবেদন কৰিছে যে বঙালী ভাষাৰ মিডিয়ামৰ লগতে তেওঁলোকক ইংৰাজী মিডিয়ামো লাগে, যাতে ডুৱেল মিডিয়ামত তেওঁলোকে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে। আৰু এনে ব্যৱস্থা আমাৰ নতুন নহয়, নলবাৰী জিলাৰ আটাইতকৈ পুৰণা শিক্ষানুষ্ঠান গৰ্ডন স্কুলত এইবাৰ যোৱা 5 বছৰৰ পৰা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় একেটা চৌহদে আৰম্ভ কৰিছে আৰু 2টা মিডিয়ামতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। পৰৱৰ্তী সময়ত মোৰ সমষ্টি ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো মই অসমীয়া আৰু ইংৰাজী ভাষা 2টা মিডিয়ামৰে স্কুল একেলগে স্থাপন কৰিছিলো আৰু 2টা মিডিয়ামতে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। মাত্ৰ আমি এটা চৰ্ত দিছিলো যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় ইংৰাজী মাধ্যম আমি খুলিলেও আমাৰ এই মাধ্যমত অসমীয়া ভাষা নিশ্চিতভাৱে পঢ়িবই লাগিব আৰু অসমীয়া বুৰঞ্জী অসমৰ বুৰঞ্জীখনো অসমীয়া ভাষাতে পঢ়িব লাগিব।
ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী আৰু যোৰহাট সংযোগী 2টা লেনযুক্ত দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে সংশোধিত আনুমানিক ব্যয়ত অনুমোদন জনাইছে। এই অনুসৰি দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে 1,19,16,55,15 টকাৰ সংশোধিত ব্যয় নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দলংখনৰ নিৰ্মাণ ব্যয় 925,47,00,000 টকা ধাৰ্য কৰা হৈছিল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত গঠিত ব্যয় বিত্ত সমিতিৰ যোৱা 6 মাৰ্চত অনুষ্ঠিত বৈঠকত এই সংশোধিত ব্যয়ত অনুমোদন জনোৱা হয়। 2016 চনতে এই দলংখনৰ কথা ঘোষণা কৰা হৈছিল যদিও বিত্তীয় অনুমোদন আৰু অন্যান্য প্ৰশাসনিক কাৰণত দলংখন নিৰ্মাণত বিলম্ব হৈছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 2021 চনত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও মূল নিৰ্মাণকাৰী সংস্থাটোৱে 32% কাম কৰি এৰি যোৱাৰ বাবে যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল। চৰকাৰে নিৰ্মাণকাৰী সংস্থাটোক আনুষ্ঠানিকভাৱে অব্যাহতি দিয়াৰ পাছত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে শীঘ্ৰে নতুনকৈ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে মণিপুৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিছে। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধ মৰ্মে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই সময় দিয়ে। ন্যায়ালয়ে ইতিপূৰ্বে এই ৰাজ্য 3খনত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা বিলম্বক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ৰাজ্য 3খনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ দাবী সমিতিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰে। দাবী সমিতিয়ে উল্লেখ কৰা মতে অসমত 2023 বৰ্ষত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয় যদিও এই ৰাজ্যকেইখনে তেতিয়ালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ লোৱা হোৱা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণ সংক্ৰান্তীয় বিভিন্ন বিচাৰাধীন বিষয় নিষ্পত্তিৰ উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক পুনৰ 1 মাহ সময় দিছে। ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ইতিপূৰ্বে চিনাক্ত কৰা 4টা বিষয় সন্দৰ্ভত কিয় উচিত ব্যৱস্থা লোৱা হোৱা নাই সেই বিষয়ে প্ৰতিবেদন আকাৰে জনাবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ 25 নৱেম্বৰত ন্যায়ালয়ে এটা আদেশযোগে ৰাজ্য চৰকাৰক বিদেশী ন্যায়াধীকৰণসমূহৰ দ্বাৰা 6টা মাহত নিষ্পত্তি কৰা গোচৰসমূহৰ তথ্য আৰু সবিশেষ দিবলৈ নিৰ্দেশ দিছিল। অসম চৰকাৰৰ হৈ অতিৰিক্ত মহাধিবক্তাই এই বিষয়সমূহ নিষ্পত্তি কৰা হৈছে বুলি আদালতক অৱগত কৰিছিল। কালি অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে শুনানিকালত আদালতে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বিভিন্ন তথ্য জমা দিয়ে যদিও সম্পূৰ্ণ তথ্য দাখিলৰ বাবে 1 মাহৰ সময় বিচাৰে। আদালতে 1 মাহৰ ভিতৰত এই বিষয়ৰ সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটীৰ নুনমাটিৰ পৰা দীঘলী পুখুৰীৰ সমীপলৈ নিৰ্মীয়মান উৰণ সেতুৰ বাবে সৃষ্টি হোৱা অত্যধিক ধূলিয়ে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ বিষয়ক লৈ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে উৰণ সেতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ধূলি আৰু বিধ্বস্ত পথক লৈ আয়োগে কমেও 7টা অভিযোগ লাভ কৰিছিল। আয়োগে সংশ্লিষ্ট কৰ্তৃপক্ষক উৰণ সেতু নিৰ্মাণৰত অঞ্চলত দিনে 3বাৰকৈ পানী ছটিওৱাৰ ব্যৱস্থা কৰাৰ উপৰি সেতুখনৰ খুঁটাৰ মাজত জমা কৰি ৰখা মাটিৰ দমসমূহ শীঘ্ৰে আঁতৰ কৰা আৰু সেতুখনৰ দুয়োকাষৰ বিধ্বস্ত পথছোৱা মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ্বি আংলং জিলাৰ লাংৱকুত সৈনিক স্কুল নিৰ্মাণৰ বাবে 100 কোটি টকাৰ অনুমোদন দিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। 335 কোটি 87 লাখ টকাৰ মুঠ আবণ্টনৰ পৰা এই ধনৰাশি মোকলাই দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই সৈনিক স্কুল নিৰ্মাণে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলক কঠোৰ নিয়মানুৱৰ্তিতা আৰু গুণগত শিক্ষা লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই ধনৰাশি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
মাৰ্কিন গৱেষণা সংস্থা নাছাৰ দুই প্ৰসিদ্ধ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰে সুদীৰ্ঘ 9 মাহৰ পাছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিল। 17 ঘণ্টীয়া যাত্ৰাৰ অন্তত মহাকাশচাৰীদ্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা উপকূলত সফল অৱতৰণ কৰে। ভাৰতীয় মূলৰ মাৰ্কিন মহাকাশচাৰী সুনিতা উইলিয়ামছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন পত্ৰযোগে ভাৰতলৈ আমন্ত্ৰণ জনাইছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে তিনিচুকীয়া জিলাত অহা 22 মাৰ্চত বিহাৰ দিৱস পালনৰ আয়োজনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক তথা অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীৰ বাৰ্ধক্যজনিত কাৰণত কালি গুৱাহাটীৰ নিজ বাসভৱনত দেহাৱসান ঘটে। ডঃ দয়ানন্দ পাঠকৰ এটা বিশেষ লেখাসহ এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতেও একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ উদ্যোগত কালি ৰাজ্যজুৰি মাদক দ্ৰব্য বিৰোধী সজাগতা সমদল উলিওৱা হয়। দৈনিক অসম কাকতত আলোকচিত্ৰসহ এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত স্থান লাভ কৰিছে। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰীপত কালি শিশু আৰু মহিলাসহ 400ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন আৰু দি টাইমছ অব ইণ্ডিয়া কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ক্ষীপ্ৰ নগৰীকৰণ, দুৰ্বল আন্তঃগাঁথনি, পুৰণি আৰু অপৰিকল্পিত নলাৰ বাবে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা অপৰিৱৰ্তিত হৈ আছে। এই সম্পৰ্কীয় এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ পৰিস্মিতা। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী বন বিষয়াক আক্ৰমণ কৰে। জিলাখনৰ তাপাত অঞ্চলত কালি বিয়লি খান্দুলিৰ খণ্ড বন বিষয়া জয়ন্তৰাম ক্ৰোৱে এটা 7জনীয়া দলসহ টহল দি নিশা বন বিভাগৰ কাৰ্যালয়লৈ উভতি অহাৰ পাছত দুৰ্বৃত্তই বিষয়াগৰাকীৰ বাহনত আক্ৰমণ কৰি পলায়ন কৰে। এই সন্দৰ্ভত ইতিমধ্যে হামৰেণ আৰক্ষীলৈ এজাহাৰ প্ৰেৰণ কৰা হৈছে। অসম মেঘালয় সীমান্তৰ বনাঞ্চলত দীৰ্ঘদিন ধৰি চোৰাংভাৱে মূল্যৱান গছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত দুৰ্বৃত্তই পূৰ্বেও এনে ঘটনা সংঘটিত কৰিছে বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জানিবলৈ দিছে। দৰং জিলাৰ মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালিৰে পৰা অনুষ্ঠিত অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ সংঘ দৰং জিলা সমিতিৰ 5ম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পৰিৱেশ নিকাকৰণেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হৈছে। ইয়াৰ পাছত গছপুলি ৰোপণ, শ্ৰমিক শোভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। বিশিষ্ট শিক্ষাবিদ ডঃ বিজয় কুমাৰ শৰ্মাৰ সভাপতিত্বত হ'বলগীয়া এই সভাত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, জিলা শ্ৰম বিষয়া প্ৰসেনজিৎ তালুকদাৰকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জনাইছে। কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰ হেমটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন 64-64 পইণ্টত ড্ৰ হয়। খেলখনত ভাৰতে প্ৰথম কেইমিনিটমানৰ ভিতৰতে 7-4 অগ্ৰগতি লাভ কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল যদিও পৰৱৰ্তী ৰাউণ্ডত স্কটলেণ্ডেও সমান স্কৰ কৰিবলৈ সমৰ্থ হয় আৰু 64-64 পইণ্টত ৰোমাঞ্চকৰভাৱে খেলখন ড্ৰ হয়। ভাৰতীয় দলটোৱে নিজৰ দ্বিতীয়খন খেল চীনৰ বিৰুদ্ধে খেলিব। একেদৰে মহিলা শাখাত ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ এখন খেলত ৱেলছক 89-18 পইণ্টত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত প্ৰবল বতাহ বলি থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সুদীৰ্ঘ 9 মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰৰ নিৰাপদে পৃথিৱীলৈ প্ৰত্যাৱৰ্তন। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ 3,88,358 হিতাধিকাৰীক আজি গৃহ অনুমোদন পত্ৰ প্ৰদান। মাজুলী আৰু যোৰহাট সংযোগী দুটা লেনযুক্ত দলং নিৰ্মাণৰ বাবে সংশোধিত আনুমানিক ব্যয়ত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ। আৰু কাবাডী বিশ্বকাপত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন 64-64 পইণ্টত ড্ৰ।